এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে জনতাৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম সংগ্ৰহ, ৰাইজে চিতাভস্ম সংগ্ৰহ কৰিব পৰাকৈ ৰাজ্য চৰকাৰৰ পৰ্টেল মুকলি, নিউ তিনিচুকীয়া ইণ্টাৰচিটি ৰেলগাড়ীখনক জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিবলৈ অসম ৰেল যাত্ৰী সন্থাৰ আহ্বান, 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত অসমৰ উৎপল দত্তৰ শ্ৰেষ্ঠ সমালোচকৰ বঁটা গ্ৰহণ, এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ আজি হ'বলগীয়া খেলত ভাৰত আৰু বাংলাদেশ মুখামুখি, আৰু ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত পূব মণ্ডল ৰাষ্ট্ৰীয় এথলেটিকছত অসমৰ 25টা পদক অৰ্জন। অসমবাসীক শোকাহত কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য কালি গুৱাহাটীৰ সমীপৰ কমাৰকুচিৰ জুবিন ক্ষেত্ৰত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হয়। তেওঁৰ নশ্বৰ দেহত মুখাগ্নি কৰাৰ লগে লগে অগণিত অনুৰাগীয়ে অশ্ৰুঞ্জলিৰে প্ৰাণৰ শিল্পীজনক সমস্তৰে মায়াবিনী গীত গাই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়েও সমাধিস্থলীত প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে। অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, এপছু, আটাচুকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়েও শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ হৈ ৰাজ্যখনৰ আৱাসিক আয়ুক্ত জনতাৰ শিল্পীজনক শেষ শ্ৰদ্ধা জনায়। ভগ্নী পামী বৰঠাকুৰে চিতাত মুখাগ্নি কৰে। তেওঁক সহযোগ কৰে ৰাহুল গৌতম শৰ্মা আৰু অৰুণ গাৰ্গে। 21 জাই টোপধ্বনিৰে আৰক্ষীয়েও শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। উপস্থিত অগণন লোকৰ জয়ধ্বনিৰ মাজেৰে অৱশেষত পঞ্চভূতত বিলীন হল গানেৰে জনতাৰ হৃদয়ত ঘৰ সজা শিল্পী জুবিন গাৰ্গ। ইয়াৰ আগেয়ে কালি পুৱা ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ পৰা জুবিনৰ নশ্বৰদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয়। শিল্পীগৰাকীৰ পন্নী গৰিমা গাৰ্গে শেষকৃত্যৰ পাছত অস্থি সংগ্ৰহ কৰাৰ লগতে সমাধিস্থলীত শিল্পীগৰাকীৰ প্ৰিয় নাহৰ পুলি ৰোপণ কৰে। পৰিয়ালৰ সিদ্ধান্তমৰ্মে শিল্পীগৰাকীৰ 13-দিনীয়া শ্ৰদ্ধানুষ্ঠান যোৰহাটত পালন কৰা হ'ব আৰু সেইদিনাই তেওঁৰ চিতাভস্ম যোৰহাটৰ ৰাইজক আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হ'ব। ৰাইজে চিতাভস্মৰ বাবে আবেদন কৰিব পৰাকৈ ৰাজ্য চৰকাৰে এটা পৰ্টেলো মুকলি কৰিছে। এই সন্দৰ্ভত মন্ত্ৰী ডাঃ অনুজ পেগুৱে এইদৰে কয়।
যি ভস্ম আছে সেই ভস্ম সাংস্কৃতিক বিভাগৰ হাতত সি সুৰক্ষিত হৈ থাকিব। ইয়াক ইতিমধ্যে ঘোষণা কৰা হৈছে যে যোৰহাটত যি সমাধিস্থলী নিৰ্মাণ হ'ব তালৈ এই চিতাভস্ম কঢ়িয়াই নিয়া হ'ব। অসম চৰকাৰে খুব এটা চিম্পল পৰ্টেল বনাই দিব। অসমৰ যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠানে জুবিন গাৰ্গ ডাঙৰীয়াৰ চিতাভস্ম পাব বিচাৰে তেওঁলোকৰ নিজৰ ব্যৱহাৰৰ কাৰণে, কাৰণ তেওঁলোকেও এই চিতাভস্ম লাভ কৰিব পাৰিব, তাৰ কাৰণে তেওঁলোকে এটা অনলাইন আবেদন কৰিব লাগিব।
মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি শিল্পীগৰাকীৰ সন্মানাৰ্থে কালি অসমৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকে। কামৰূপ মহানগৰ জিলাৰ চৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকে যদিও বাকী সকলো ঠাইতে কাৰ্যালয় খোলা ৰখা হয়। শিল্পীগৰাকীৰ সন্মানাৰ্থে কালি গুৱাহাটী উচ্চ ন্যায়ালয়ো বন্ধ ৰখা হয়। জুবিন গাৰ্গৰ আকস্মিক বিয়োগত ৰাজ্যত সৃষ্টি হোৱা অভূতপূৰ্ব পৰিস্থিতিক লৈ দেশ বিদেশৰ ভালেমান সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰিছে। তদুপৰি বহু যশস্বী সংগীত তাৰকাই তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। বলিউডৰ অভিনেতা আশীষ বিদ্যাৰ্থীয়ে জুবিন গাৰ্গৰ বিয়োগত এইদৰে কয়।
The news of Zubin's passing, it's absolutely shocking. What an amazing human being. Warmth, normalcy and talent. And so his passing is an absolute shock for all his fans. And my thoughts are going to the family who are dealing with this. Keep the strength. And sab fans ko main yahi kahunga ki we have to remember a great artist. Please take care. And bahut sara pyar.
মায়াৰ পৃথিৱী এৰি আদৰৰ শিল্পীগৰাকী কায়িকভাৱে আঁতৰি গৈছে যদিও সৃষ্টিৰাজি আৰু মানৱতাৰ সংজ্ঞাৰে তেওঁ অসমত চিৰদিন জীয়াই থাকিব।
হঠাতেই হেৰাল কেনিলো মোৰ সুতানৰ এজোনা।
জনতাৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্যৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ প্ৰতিখন জিলাৰ জনজীৱন কালি স্তব্ধ হৈ পৰে। সকলো জিলাতে শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ লগতে দোকান পোহাৰসমূহো বন্ধ হৈ থাকে। ডিব্ৰুগড় জিলাত সদৌ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ আহ্বানত 183খন বাগিচা বন্ধ ৰাখি শিল্পীগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয়। জিলাখনৰ বিভিন্ন প্ৰান্তত কালি শিল্পীগৰাকীৰ সন্মানাৰ্থে অনুষ্ঠানৰ আয়োজন কৰা হয়। ডিব্ৰুগড়ৰ বকুল উৰণীয়া সেতুত কেইবাগৰাকীও চিত্ৰশিল্পীয়ে কালি ৰং তুলিকাৰে শিল্পীগৰাকীৰ চিত্ৰ অংকন কৰে। নামৰূপ, নাহৰকটীয়া, মৰাণ, টিংখং, খোৱাঙকে ধৰি বিভিন্ন অঞ্চলত জনসাধাৰণে বন্তি প্ৰজ্বলন কৰাৰ লগতে শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰি শ্ৰদ্ধা জ্ঞাপন কৰে। লখিমপুৰত কালি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ সমিতিৰ উদ্যোগত উত্তৰ লখিমপুৰ খেলপথাৰত 5,000 বন্তি প্ৰজ্বলন কৰি জুবিন গাৰ্গৰ নাম লিখি শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱা হয়। ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰতো পূব প্ৰান্তৰ শিখ প্ৰতিনিধি বোৰ্ডৰ সভাপতিৰ উপস্থিতিত গুৰুদ্বাৰত থকা ভক্তিপ্ৰাণ ৰাইজে শিল্পী জুবিন গাৰ্গক বিশেষভাৱে শ্ৰদ্ধা জ্ঞাপন কৰে। জিলাখনৰ মেলাঘাটত কালি বহু লোকৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ধুবুৰী আৰু মেঘালয়ৰ মাজত নিৰ্মীয়মান ধুবুৰী ফুলবাৰীৰ দলংখন জুবিন গাৰ্গ সেতু নামেৰে নামকৰণ কৰাৰ বাবে ৰাইজে চৰকাৰক আহ্বান জনায়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাতিঙিমাৰীত কালি প্ৰাণৰ শিল্পীগৰাকী খুঁৱৰী অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতো ৰাইজে ধুবুৰী ফুলবাৰীৰ দলংখনক জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰাৰ দাবী জনায়। এই অনুষ্ঠানত বিভিন্ন বয়সৰ লোকে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত জিলাখনৰ পৰা আমাৰ সংবাদদাতা জেচমিনাৰা পাৰ্বিনে এইদৰে কয়।
দক্ষিণ শালমৰা মানকাছৰ জিলা প্ৰশাসনৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে হিয়াৰাম ঠুগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই আহিছে। কালি সন্ধিয়াও হাতচিঙিমাৰী জ্ঞান বিকাশ একাডেমীৰ ফালৰ পৰা জুবিন গাৰ্গক বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। হাতচিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে বিশেষভাৱে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় জুবিন দাক। লক্ষণীয় যে এছিয়া মহাদেশৰ ভিতৰতে নিৰ্মীয়মান সৰ্ববৃহৎ ধুবুৰী ফুলবাৰী দলংখন জুবিন গাৰ্গৰ নামত নামাকৰণ কৰিবলৈ সামাজিক মাধ্যমত নেটিজেনসকলে দাবী কৰি অহা পৰিলক্ষিত হৈছে।
অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত কালি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এছ কে নায়ক, পঞ্জীয়ক ডঃ এন পি ৰিকামকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া, শিক্ষক, কৰ্মচাৰী, গৱেষক আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অসম ৰেলযাত্ৰী সন্থাই নিউ তিনিচুকীয়া ইণ্টাৰচিটি ৰেলগাড়ীখনক জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিবলৈ আহান জনাইছে। জনতাৰ শিল্পীগৰাকীৰ কালি শেষকৃতৰ পাছতে অসম ৰেলযাত্ৰী সন্থাই সম্প্ৰতি 05921922 নম্বৰৰ নিউ তিনিচুকীয়া ইণ্টাৰচিটি ৰেলগাড়ীখনক জুবিন এক্সপ্ৰেছ নামকৰণ কৰি পুনৰ চলাচল আৰম্ভ কৰাৰ বাবে আহান জনাইছে। উল্লেখযোগ্য যে 2023 চনৰ মাৰ্চত তিনিচুকীয়াৰ পৰা ধুবুৰীলৈ এখন ৰেলগাড়ী চলাচল কৰোৱাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে ব্যৱস্থা কৰিছিল যদিও পাছত ইয়াৰ চলাচল বন্ধ কৰি দিয়া হয়। এই জৰুৰী ৰেলগাড়ীখন পুনৰ চলাচল কৰাবলৈ ৰেলযাত্ৰী সন্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই আহ্বান জনাইছে। তেওঁ কয় যে বৰপেটা ৰোড, ৰঙিয়া, টংলা, ওদালগুৰি আদিৰ পৰা নিউ তিনিচুকীয়াৰ পৰা ধুবুৰীলৈ বিকল্প ৰেলগাড়ী চলাচল নথকা হেতুকে এই ৰেলখন অত্যন্ত আৱশ্যক। শিল্পীগৰাকীৰ প্ৰয়াণত উত্তৰ পূব সীমান্ত ৰেলৱে মালিগাঁৱৰ লগতে বিভিন্ন ষ্টেচনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। সেই হেতুকে জুবিন গাৰ্গৰ নামত ৰেলখনৰ চলাচল কৰি বহুদিনীয়া প্ৰয়োজন পূৰাবলৈ ৰেলযাত্ৰী সন্থাই আহ্বান জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি নতুন দিল্লীত 2023 বৰ্ষৰ 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। চলচ্চিত্ৰ নিৰ্মাণ, অভিনয়, কাহিনী কথনকে ধৰি বিভিন্ন শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰি দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে চলচ্চিত্ৰ কেৱল এটা উদ্যোগেই নহয়, ই সমাজত সজাগতা বৃদ্ধি কৰাৰ এটা শক্তিশালী মাধ্যমো। চলচ্চিত্ৰই জনসাধাৰণক অধিক সংবেদনশীল ৰূপে গঢ়ি তোলে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে। তেওঁ চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত সকলো ব্যক্তিকে ভাৰতীয় চলচ্চিত্ৰই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক সন্মান আৰু পৰিচয় লাভ কৰাটো নিশ্চিত কৰিবলৈ অধিক প্ৰচেষ্টা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। বৰ্তমান সময়ত মহিলাকেন্দ্ৰিক চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে আৰু এনেধৰণৰ চলচ্চিত্ৰসমূহে বঁটা লাভ কৰাটো এটা ইতিবাচক সামাজিক দিশ বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে। কালিৰ অনুষ্ঠানত প্ৰখ্যাত অভিনেতা, পৰিচালক তথা প্ৰযোজক মোহনলালক চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে আগবঢ়োৱা হয়। হিন্দী চলচ্চিত্ৰ 12 ফেললৈ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা প্ৰদান কৰা হয়। জৱান চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে শ্বাহৰুখ খানক আৰু 12 ফেলত কৰা অভিনয়ৰ বাবে বিক্ৰান্ত মেছিক যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ আগবঢ়োৱা হয়। একেদৰে মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে শীৰ্ষক ছবিৰ বাবে ৰাণী মুখাৰ্জীক শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ দিয়া হয়। সুদীপ সেনৰ দ্য কেৰেলা ষ্টৰী ছবিখনে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। শিল্পা ৰাও আৰু পি ভি এন এছ ৰোহিতক সৰ্বশ্ৰেষ্ঠ নেপথ্য গায়ক গায়িকাৰ পুৰস্কাৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে কালিৰ অনুষ্ঠানতে অসমৰ বিশিষ্ট চলচ্চিত্ৰ সমালোচক উৎপল দত্তলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা আগবঢ়োৱা হয়। পৰিচালক শিল্পিকা বৰদলৈয়ে মউ দ্য স্পিৰিট ড্ৰিমছ অব চেৰাও শীৰ্ষক চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা লাভ কৰে। এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ আজি হ'বলগীয়া খেলত ভাৰত আৰু বাংলাদেশ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত ডুবাই ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে প্ৰতিযোগিতাত যোৱা নিশা আবুধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত পাকিস্তানে শ্ৰীলংকাক 5 উইকেটত পৰাজিত কৰে। ঝাড়খণ্ডৰ ৰাঁচীত অনুষ্ঠিত 36 সংখ্যক পূব মণ্ডল জুনিয়ৰ এথলেটিক্স প্ৰতিযোগিতাত অসমে সুন্দৰ প্ৰদৰ্শনেৰে এই পৰ্যন্ত 25টা পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাখনৰ প্ৰথম দিনা 14টা পদক অৰ্জন কৰা অসমে কালি দ্বিতীয় দিনা 4টা সোণ, 3টা ৰূপ আৰু 4টা ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সমৰ্থ হৈছে। কালি অসমৰ হৈ 18 বছৰ অনুৰ্ধ লোৰাৰ 5000 মিটাৰ খোজকঢ়াত ফিৰদৌছ আলম, লং জাম্পত জ্যোতিষ্মান বৰুৱা, 18 বছৰ অনুৰ্ধ ছোৱালীৰ 3 কিলোমিটাৰ খোজকঢ়াত সুপৰ্ণা দাস আৰু 4x100 মিটাৰ ৰিলে দৌৰত অসমে সোণৰ পদক অৰ্জন কৰে। 16 বছৰ অনুৰ্ধ ছোৱালীৰ 600 মিটাৰ দৌৰত ধৃতিমা উজীৰ, 20 বছৰ অনুৰ্ধ ছোৱালীৰ 1500 মিটাৰ দৌৰত পাহি কেওঁট আৰু 16 বছৰ অনুৰ্ধ পেণ্টাথলনত হাদং গৌৰা ব্ৰহ্মই ৰূপৰ পদক লাভ কৰে। আনহাতে 16 বছৰ অনুৰ্ধ ল'ৰাৰ লং জাম্পত মৃদুল হুছেইন, 20 বছৰ অনুৰ্ধ ল'ৰাৰ 110 মিটাৰ হাৰ্ডলছত বিকাশ নাথ, 400 মিটাৰ দৌৰত মুন্না কুমাৰ ব্ৰহ্ম আৰু ছোৱালীৰ লং জাম্পত মেঘালী বুঢ়াগোহাঁয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। অসমৰ ধ্ৰুৱ তামুলীয়ে হাৰিয়ানাত অনুষ্ঠিত 74 সংখ্যক সৰ্বভাৰতীয় আৰক্ষী শৰীৰ চৰ্চা প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিছে। হাৰিয়ানা আৰক্ষী একাডেমীত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ কালি 80 কিলোগ্ৰাম ওজন শাখাত ধ্ৰুৱ তামুলীয়ে ৰূপৰ পদকটো লাভ কৰে। প্ৰতিযোগিতাখনত অসম আৰক্ষীৰ মুঠ 6গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰজন্ম চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
অসমীয়াৰ স্বাভিমান জাতিৰ মহানায়ক জুবিন গাৰ্গৰ কালি শেষকৃত্য সম্পন্ন কৰাৰ বাতৰি আজি প্ৰকাশিত প্ৰতিখন কাকতে ভিন ভিন শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। স্কাই গেটছ এনাডাৰ ষ্টাৰ শিৰোনামেৰে দি আছাম ট্ৰিবিউন কাকতে বাতৰিটো প্ৰকাশ কৰিছে। বিশ্বৰ 2 শীৰ্ষ সংবাদ গোষ্ঠী দ্য নিউয়ৰ্ক টাইমছ আৰু BBCয়ে কণ্ঠশিল্পী জুবিন গাৰ্গৰ বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰি প্ৰকাশ কৰিছে। যোৱা 19 ছেপ্টেম্বৰত প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ পাছৰে পৰা ৰাজ্যবাসী শোক সাগৰত ডুব গৈ আছে। গুৱাহাটী মহানগৰ স্তব্ধ হৈ পৰাৰ লগতে সমগ্ৰ ৰাজ্যতে লকডাউন সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। অসমীয়া খবৰ কাকতে এই বাতৰিক গুৰুত্ব দিছে। নিয়মীয়া বাৰ্তা কাকতে ছিংগাপুৰৰ পৰা হাৰ্থ্ৰব জুবিন গাৰ্গৰ নিথৰ দেহ আনি শ্ৰদ্ধাঞ্জলি জ্ঞাপন শেষকৃত্য সম্পন্ন কৰালৈকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা সন্দৰ্ভত এটা বাতৰি প্ৰকাশ কৰিছে। সমাজবাদী, বামপন্থী, ধৰ্মহীন, জাতিহীন জুবিন গাৰ্গৰ শেষ বিদায়ত ধৰ্ম বৰ্ণহীন সমাজৰ ছবি প্ৰতিফলিত হোৱাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতে ৰাজ্য চৰকাৰে প্ৰিয় শিল্পীগৰাকীৰ চিতাভস্ম 34টা কলহত সংগ্ৰহ কৰাৰ বাতৰি প্ৰকাশ কৰিছে। শোণিতপুৰ জিলাৰ পূজাথলীসমূহত এইবাৰ কেৱল জুবিন গাৰ্গৰ গীতহে বজাবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। আমাৰ অসম কাকতে এই বাতৰিক গুৰুত্ব দিছে। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত ন ন তথ্য পোহৰলৈ আহিছে। দৈনিক জনমভূমি কাকতে উচতনি দি সাগৰৰ পানীত নমোৱা হৈছিল জুবিন গাৰ্গক শিৰোনামেৰে এই বাতৰি প্ৰকাশ কৰিছে। মৃত্যুৰ ঘটনাৰ প্ৰকৃত কাৰণৰ দাবীৰে গোচৰ ৰুজু কৰাৰ বাতৰি দি টাইমছ অৱ ইণ্ডিয়া কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি নতুন দিল্লীত 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰাৰ বাতৰি দি চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এতিয়া হওক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
উত্তৰ পূব সীমান্ত ৰেলৱে উৎসৱৰ সময়ছোৱাত 44খন বিশেষ ৰেলগাড়ী চলাচলৰ ব্যৱস্থা কৰিছে। দুৰ্গা পূজা, দীপাৱলী আৰু ছট পূজাৰ সময়ছোৱাত যাতে যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। এই উৎসৱ বিশেষ ৰেলগাড়ীসমূহ কাটিহাৰ, সোণপুৰ, দৌৰাম মাধেপুৰা, মণিহাৰী, আগৰতলা, ধৰ্মনগৰ, নিউ তিনিচুকীয়া, SMVT বেংগালুৰু, অমৃতসৰ, নিউ জলপাইগুৰি, গোমতীনগৰ, কিষাণগঞ্জ, নাহৰকটীয়াগঞ্জ, পাটনা, ডিব্ৰুগড়, গোৰখপুৰ, শিলচৰ, নাহৰলগন, কলকাতা আৰু গুৱাহাটীৰ দৰে গুৰুত্বপূৰ্ণ স্থানসমূহৰ মাজত চলাচল কৰিব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম সংগ্ৰহ, ৰাইজে চিতাভস্ম সংগ্ৰহ কৰিব পৰাকৈ ৰাজ্য চৰকাৰৰ পৰ্টেল মুকলি, নিউ তিনিচুকীয়া ইণ্টাৰচিটি ৰেলগাড়ীখনক জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিবলৈ অসম ৰেলযাত্ৰী সন্থাৰ আহ্বান, 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত অসমৰ উৎপল দত্তৰ শ্ৰেষ্ঠ সমালোচকৰ বঁটা গ্ৰহণ, এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 4 পৰ্যায়ৰ আজি হ'বলগীয়া খেলত ভাৰত আৰু বাংলাদেশ মুখামুখি, আৰু ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত পূব মণ্ডল ৰাষ্ট্ৰীয় এথলেটিকছত অসমৰ 25টা পদক অৰ্জন।